आकाशवाणी। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সাম্প্ৰতিক বানত 75 লোকৰ প্ৰাণহানি হৈছে। অসম চৰকাৰে ক্ষতিৰ জোৰা মৰাৰ বাবে এলানি সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবেদনশীল অঞ্চলত কৰ্মৰত নাবিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে আৰু মণিপুৰ চৰকাৰৰ সহযোগত সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰান কাপ প্ৰতিযোগিতাৰ খুমান লম্পক ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি এই বিধেয়কখন বিবেচনা আৰু গৃহীতকৰণৰ বাবে সদনত উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধন ঘটাবলৈ বিচৰা হৈছে। এই আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে 10 বছৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। নতুন বিধেয়কখনত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। তদুপৰি গোচৰসমূহ শীঘ্ৰে নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক দৈনিক বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিশেষ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে থানাত গোচৰ পঞ্জীভুক্ত হোৱাৰ 2 মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব বুলিও কোৱা হৈছে। বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীৰ কল্যাণ সুৰক্ষাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কয় যে এই বিধেয়কে একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰাৰ সংকল্পৰ কথাও দোহাৰিছে। শ্ৰীসিঙে কংগ্ৰেছ আৰু UPA চৰকাৰৰ আমোলত সংঘটিত প্ৰশ্নকাকত ফাদিলৰ এলানি ঘটনাৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এই সন্দৰ্ভত কোনো সুসংগঠিত আইন নাছিল আৰু দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ মোদী চৰকাৰে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 প্ৰণয়ন কৰিছিল।
2 মহিনে কে ভিতৰ সাৰি যাঞ্চ মুকম্মল কি যায়গি আৰু উসকে বাদ জো ভি ট্ৰায়েল কোৰ্ট হ'গা ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্ট উসমে ইয়ে 3 মহিনে য়ানি জিস দিন বাৰদাত ৰিপৰ্ট হুই হে উস দিন সে লেকৰ কে আখৰী নিৰ্ণয় আনে তক 5 মহিনে সে জ্যাদা অবধি কাল নহি ৰহা যায়গা।
আলোচনাত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শিক্ষা খণ্ডৰ সৈতে জড়িত বিষয়ক লৈ চৰকাৰে কোনোদিন গভীৰভাৱে চিন্তা চৰ্চা কৰা নাই আৰু এই সন্দৰ্ভত প্ৰকৃত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰৰ কোনো আগ্ৰহ নাই বুলি অভিযোগ তোলে। তেওঁ লগতে এই নতুন বিধেয়কখন পূৰ্বৰ বিধেয়কৰ সংশোধনী মাত্ৰ আৰু ইয়াত কোনো নতুনত্ব নাই বুলিও মন্তব্য কৰে।
ये सरकार शिक्षा विभाग को लेकर गंभीर नहीं है, सुधार नहीं लाना चाहिए। ये सिर्फ एक दिखावा का बिल है, क्योंकि ये बिल एक संशोधन बिल है।
লোকসভাত কালি এই আলোচনা অসম্পূৰ্ণ হয় আৰু সদন পৰিচালনাৰ দায়িত্ব থকা সন্ধ্যা ৰায়ে আজি দিনৰ 11 বজালৈ সদনৰ কাম কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁৰ বাসভৱনত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিত্ত আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ তথা প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভৱিষ্যৎ কাৰ্যপন্থা পৰ্যালোচনা কৰে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দেশৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰালয় আৰু বিভাগসমূহক দলীয় মানসিকতাৰে আৰু শক্তিশালী তথা উদ্দেশ্য প্ৰণোদিত মনোভাৱেৰে কাম কৰি যাবলৈ আহান জনায়। শ্ৰীমোদীয়ে চৰকাৰী বিভাগসমূহে যাতে সমন্বয় ৰক্ষা কৰি কাম কৰি সংহত ফলাফল লাভ কৰিব পাৰে তাৰ বাবে কোনোধৰণৰ প্ৰতিবন্ধকতাক প্ৰশ্ৰয় নিদিয়াকৈ কাম কৰি যাবলৈ আহান জনায়। নাগৰিক কেন্দ্ৰিক শাসন ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশাসন ব্যৱস্থা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিব লাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিটো সিদ্ধান্ত আৰু নীতি সৰ্বসাধাৰণ লোকৰ হিতৰ বাবে আৰু তেওঁলোকৰ আকাংক্ষা পূৰণ হোৱাকৈ ৰূপায়ণ হোৱা উচিত। তেওঁ কয় যে ভাৰতে আন্তঃগাঁথনি খণ্ডত বৃহৎ বিনিয়োগ কৰিছে যদিও থলুৱা প্ৰযুক্তি বিকাশতো অগ্ৰাধিকাৰ দিব লাগিব। শ্ৰীমোদীয়ে প্ৰযুক্তি ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু ইন্ধন, শক্তি, পৰিবহণ, বেংক সেৱাকে ধৰি জটিল খণ্ডসমূহত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে সামৰ্থ্য বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 7 জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 622খন গাঁৱৰ 3,32,639 জন লোক আৰু 45,000 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। SDRF আৰু NDRFৰ সহযোগিতা জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। অসম চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি কালি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ'ব বুলি তেওঁ কয়। তদুপৰি অসম চৰকাৰে বানত এমাহতকৈও অধিক দিন সন্ধানহীন হৈ থকা পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5,00,000 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি 1,00,000ৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণ কৰিব পৰাকৈ 15,000 টকাকৈ দিয়া হ'ব। অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা হিতাধিকাৰীয়ে 1 আগষ্ট 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ বাবে 3,000 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে 5,000 টকাকৈ প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ'ব। একেদৰে বানত হানি হোৱা পশুধন, শস্য আৰু মীন পালকসকলৰ ক্ষয় ক্ষতিৰ অহা 3 আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবেদনশীল অঞ্চলত কৰ্মৰত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাৰ পৰ্যালোচনা কৰে। কালি মন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, জাহাজ পৰিবহণ সঞ্চালকালয়ৰ উচ্চপদস্থ বিষয়া আৰু ওমান, ছৌদি আৰৱ, ইৰাণ, ৰাছিয়া, ইউক্ৰেইনৰ ভাৰতীয় অভিযানৰ মুৰববীসকলৰ সৈতে এখন বিস্তৃত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত শ্ৰীসোণোৱালক প্ৰচলিত নিৰাপত্তা পৰিস্থিতি, সামুদ্ৰিক উন্নয়ন আৰু জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাৱিকসকলক সহায় কৰিবলৈ বিদেশত ভাৰতীয় অভিযানসমূহৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয়। ভাৰতীয় নাৱিকৰ সুৰক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ হৈয়ে আছে বুলি উল্লেখ কৰি তেওঁ সংশ্লিষ্ট সকলো সংস্থাক অহৰহ সমন্বয় বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। নাৱিক আৰু তেওঁলোকৰ পৰিয়ালৰ মানসিক স্বাস্থ্যৰ বাবে বিভিন্ন পৰামৰ্শমূলক সেৱাৰো ব্যৱস্থা কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ভাৰতীয় সামুদ্ৰিক সম্প্ৰদায়ৰ বাবে এটা সক্ৰিয় আৰু ফলপ্ৰসূ সঁহাৰি ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁ বিদেশত থকা ভাৰতীয় অভিযান, জাহাজ কোম্পানী, সামুদ্ৰিক কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় প্ৰতিবাদৰ সৈতে জড়িত সকলো দিশৰ মূল্যায়নৰ অন্তত পশ্চিমবংগ চৰকাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু অপৰাধজনিত অভিলেখ থকাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজ্য চৰকাৰে সদৰি কৰে। মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতাৰ আজি খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্ৰীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী জুমনাম খিমছান সিং, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ ছেঠ, মণিপুৰৰ উপ মুখ্যমন্ত্ৰী ডঃ লোচি দিখো, মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সাম্প্ৰতিক বানত 75জন লোকৰ প্ৰাণহানি হৈছে। অসম চৰকাৰে ক্ষতিৰ জোৰা মৰাৰ বাবে এলানি সাহায্য ঘোষণা কৰিছে আৰু মণিপুৰ চৰকাৰৰ সহযোগত সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতা খুমান লম্পক ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। আমাৰ ইতিহাৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।